যিচয়া পাঁচ অধ্যায় দাক্ষাবাৰীৰ দৃষ্টান্ত। মোৰ প্ৰিয়ৰ উদ্দেশ্যে গীত গাওঁ, তেওঁ দাক্ষাবাৰীৰ বিষয়ে মোৰ প্ৰিয় গীত গাওঁ। মোৰ প্ৰিয়ৰ অতি উবৰা এক পাহাৰত এখন দাক্ষাবাৰী আছিল। তেওঁ তাক খান্দি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে আৰু তাত উত্তম দাক্ষালতা ৰুলে। তাৰ মাজত এটা ওখ স্তম্ভ সাজিলে আৰু এটা দাক্ষাকুণ্ডও নিৰ্মাণ কৰিলে। তেওঁ উত্তম দাক্ষাগুটি লগা আশা কৰিছিল, কিন্তু তাত বনৰীয়া দাক্ষাগুটি লাগিল। সেয়ে এতিয়া সেই জেৰুচালেম নিবাসীসকল আৰু যিহুদাৰ লোকসকল, মোৰ আৰু মোৰ দাক্ষাবাৰীৰ মাজত বিচাৰ কৰা। মই মোৰ দাক্ষাবাৰীৰ বাবে আৰু কি কৰিব পাৰিলোহেঁতেন, যিটো মই তাৰ বাবে কৰা নাই? মই দাক্ষাগুটি লাগিবৰ অপেক্ষাত থাকোঁতে কিয় তাত বনৰীয়া দাক্ষাগুটি লাগিল? মই মোৰ দাক্ষাবাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ। মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম আৰু তাৰ দেৱালবোৰ ভাঙিম, তাতে তাক গছকা হ'ব। মই তাৰ জাবৰবোৰ তাতে ৰাখিম আৰু ইয়াক কলম দিয়া নহ'ব বা কোৰ মৰাও নহ'ব, কিন্তু তাত কাঁইট গছ আৰু কাঁইটীয়া বন গজি উঠিব। আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম, কিয়নো ইজৰাইলৰ বংশৰ বাহিনীসকলৰ জিহুৱাৰ দাক্ষাবাৰী আৰু যিহুদাৰ লোকসকলৰ তেওঁ আনন্দদায়ক গছ ৰোৱা লোক। তেওঁ ন্যায় বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰ পৰিৱৰ্তে তাত হত্যা কৰা হৈছিল। ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰ পৰিৱৰ্তে সহায়ৰ বাবে ক্ৰন্দন হৈছিল। ঘৰৰ লগত ঘৰ আৰু পথাৰৰ লগত পথাৰ যোগ দিয়াসকলৰ সন্তাপ হওক। কোঠালি অৱশিষ্ট নথকালৈকে দেশত কেৱল তোমালোক অৱশিষ্ট থাকিবা। বাহিনীসকলৰ জিহুৱাই মোক কৈছিল, অনেক ঘৰ খালী হৈ থাকিব, এনেকি ডাঙৰ আৰু সুন্দৰ ঘৰবোৰতো কোনো প্ৰাণী বাস নকৰাকৈ থাকিব, কিয়নো দহ একৰৰ আসক্ত হ'বলৈ অতি ৰাতিপুৱাতে উঠে আৰু এক হোমৰ বীজত এক অভ্যাস উৎপন্ন হয়, আৰু দাক্ষা ৰখেৰে মতলীয়া নোহোৱালৈকে বহু ৰাতিলৈকে বহি থাকে। তেওঁলোকৰ সন্তাপ হ'ব, তেওঁলোকৰ ভোজৰ আয়োজন বিনা নেবল খঞ্জৰি বাঁহী আৰু দাক্ষাৰক, কিন্তু তেওঁলোকে জিহুৱাৰ কাৰ্য বুজি নাপায় নাইবা তেওঁৰ হাতৰ কাৰ্য বিবেচনা নকৰে। এই হেতুকে জ্ঞানৰ অভাৱত মোৰ লোকসকলক বন্দিত্বলৈ নিয়া হৈছে, তেওঁলোকৰ মুখ্য লোকসকল ভোকাতুৰ হৈছে আৰু তেওঁৰ লোকসকলৰ পান কৰিবলৈ পানী নাছিল। সেইকাৰণে মৃত্যুৱে তেওঁলোকৰ ভোক বঢ়াইছে আৰু নিজৰ মুখ বহলকৈ মেলিছে। তেওঁলোকৰ মাজৰ অভিজাত লোকসমূহ, মুখ্য লোক, আনন্দ কৰা লোক আৰু উল্লাসিত লোকসকল চিউললৈ নামি গৈছে। মানুহবোৰে তলমুখ কৰিছে আৰু মহান লোক নম্ৰ হৈছে আৰু অহংকাৰীবোৰৰ দৃষ্টি নত হৈছে। বাহিনীসকলৰ জিহুৱা ন্যায় বিচাৰত উন্নত হৈছে আৰু পবিত্ৰ ঈশ্বৰ নিজৰ ধাৰ্মিকতাত পবিত্ৰকৃত হৈছে। তাৰ পাছত মেৰ চাকবোৰে নিজৰ চৰণীয়া পথাৰত চৰাৰ দৰে চৰিছে আৰু ধনী লোকৰ ধ্বংসাশেষৰ মেৰ চাকবোৰে চৰিছে। যিসকলে অসাৰতা ৰূপ ৰছীৰে অপৰাধ আৰু ৰছীৰে গাড়ী টনা জৰি হৈতে পাপ টানি নিয়ে, তেওঁলোকৰ সন্তাপ হ'ব। যিসকলে কয় ঈশ্বৰৰ লৰালৰি কৰক, তেওঁ কাৰ্য শীঘ্ৰে কৰক, সেয়ে আমি ইয়াক ঘটা দেখিবলৈ পাম আৰু আমি যেন জানিব পাৰোঁ তাৰ বাবে ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাৰ কল্পনাই আকৃতি লৈ আহক। যিসকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, যিসকলে আন্ধাৰক পোহৰৰ দৰে আৰু পোহৰক আন্ধাৰৰ দৰে, আৰু যিসকলে তিতাক মিঠাৰ দৰে আৰু মিঠাক তিতাৰ দৰে জ্ঞান কৰে, তেওঁলোকৰ সন্তাপ হ'ব। যিসকল নিজৰ দৃষ্টিত জ্ঞানী আৰু নিজৰ বিবেচনাত বিশ্বক্ষণ, তেওঁলোকৰ সন্তাপ হ'ব। যিসকল দ্ৰাক্ষাৰস পান কৰাত প্ৰথম শ্ৰেণীৰ আৰু সুৰা মিহলি কৰাত নিপুণ, তেওঁলোকৰ সন্তাপ হ'ব। ভেটিৰ বাবে যিসকলে দুষ্টক নিদোষী কৰে আৰু নিদোষীক ধাৰ্মিকতাৰ পৰা বঞ্চিত কৰে, এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভস্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব আৰু তেওঁলোকৰ ফুলবোৰ ধূলিৰ দৰে উৰি যাব, কাৰণ তেওঁলোকে বাহিনীসকলৰ জিহুৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে আৰু ইজৰাইলৰ পবিত্ৰ ঈশ্বৰৰ বাক্য তুচ্ছ জ্ঞান কৰিলে। এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে জিহুৱাৰ ক্ৰোধ প্ৰজ্বলিত হ'ল আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে। তাতে পৰ্বতবোৰ কপিল আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দৰে হ'ল, কিন্তু এতিয়াও তেওঁ দণ্ড দিবলৈ হাত দাঙি আছে। তেওঁ দূৰৰ দেশবোৰৰ বাবে সংকেত দিয়া পতাকা তুলিব আৰু পৃথিৱীৰ অন্তৰ পৰা তেওঁলোকৰ বাবে হুহুৰি মাৰিব। চোৱা, তেওঁলোক ক্ষিপ্ততাৰে আৰু শীঘ্ৰে আহিব, তেওঁলোকৰ মাজৰ কোনেও ক্লান্ত নহ'ব, নাইবা উজুতি নাখাব আৰু টোপনি নাযাব, নাইবা গভীৰ টোপনি নাযাব, নাইবা তেওঁলোকৰ কৰ্তৃবন্ধন ঢিলা নহ'ব, নাইবা তেওঁলোকৰ জোতাৰ আগভাগো নাভাঙিব, তেওঁলোকৰ কাঁড়বোৰ চোকা আৰু আটাই ধনু ভিৰুৱা, তেওঁলোকৰ ঘোঁৰাবোৰৰ খুৰা চকমকীয়া পাথৰৰ দৰে আৰু তেওঁলোকৰ ৰথৰ চক্ৰবোৰ ধুমুহাৰ দৰে, তেওঁলোকৰ গৰ্জন সিংহৰ গৰ্জনৰ দৰে হ'ব, তেওঁলোকে জুবা সিংহৰ দৰে গুজৰিব, এনেকি কোনেও উদ্ধাৰ কৰিব নোৱাৰাকৈ তেওঁলোকে গুজৰি চিকাৰ ধৰিব আৰু টানি লৈ যাব। সেইদিনা তেওঁলোকে সমুদ্ৰই গৰ্জন কৰাৰ দৰে চিকাৰৰ বিৰুদ্ধে গৰ্জন কৰিব। কোনোৱে যদি ভূমিৰ ওপৰেৰে চায়, তেওঁ কেৱল অন্ধকাৰ আৰু সংকট দেখিব, আৰু মেঘৰ দ্বাৰাই পোহৰ অন্ধকাৰময় হ'ব।